Lightning. সমূহ শ্ৰোতাকেই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। সমগ্ৰ দেশে আজি 78 সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ভাৰতে বিবিধতা আৰু বহুত্বাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। ৰাষ্ট্ৰপতিয়ে দেশৰ সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 103গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে আৰু ফিৰাজ আলিফি আদালতে মল্লযোদ্ধা বিনেশ ফগতৰ আবেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই অন্য আইনী বিকল্পৰ অন্বেষণ কৰিছে। সমগ্ৰ দেশে আজি 78 সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। এইবাৰৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এই উদযাপনে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰৰ প্ৰয়াসত নতুন গতি প্ৰদানৰ বাবে মঞ্চ হিচাপে কাম কৰিব। দেশপ্ৰেমৰ এই উৎসৱত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই বুলি প্ৰায় 6000 বিশেষ অতিথিক লালকিল্লাৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। যুৱ প্ৰজন্ম, জনজাতীয় সম্প্ৰদায়, খেতিয়ক, মহিলা আৰু বিশিষ্ট অতিথি হিচাপে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা লোকক আমন্ত্ৰণ জনোৱা হৈছে। সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ভাগ লোৱা ভাৰতীয় দলকো স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি পৰম্পৰাগত সাজপাৰ পৰিহিত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰায় 2000 লোককো এই অনুষ্ঠান চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। মাই গভ আৰু আকাশবাণীৰ সহযোগত প্ৰতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰা বিভিন্ন অনলাইন প্ৰতিযোগিতাৰ 3000 বিজেতায়ো অনুষ্ঠানৰ অংশ হ'ব। ইয়াৰ উপৰি সমগ্ৰ দেশৰ বিভিন্ন বিদ্যালয়ৰ মুঠ 2000 কেডেটে এই অনুষ্ঠানত ভাগ ল'ব। আকাশবাণীয়ে স্বাধীনতা দিৱস উপলক্ষে পুৱা 7 বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ আৰু পতাকা উত্তোলন অনুষ্ঠানৰ চলন্ত বিৱৰণী হিন্দী আৰু ইংৰাজী ভাষাত সলনাসলনিকৈ প্ৰচাৰ কৰিব। ৰাষ্ট্ৰীয় সেৱা, বিবিধ ভাৰতী কেন্দ্ৰ, স্থানীয় অনাতাঁৰ কেন্দ্ৰ, সমূহীয়া অনাতাঁৰ কেন্দ্ৰ, এফ এম ৰেইনব, এফ এম গোল্ড আৰু অন্য এফ এম চেনেলসহ আকাশবাণীৰ সকলো আঞ্চলিক কেন্দ্ৰই এই চলন্ত বিৱৰণী ৰিলে কৰি শুনাব। আকাশবাণীৰ ইউটিউব চেনেল আকাশবাণী এ আই আৰ যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ আঞ্চলিক কেন্দ্ৰসমূহে প্ৰধানমন্ত্ৰীৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ নিশা 9:30 বজাত প্ৰচাৰ কৰিব। লালকিল্লাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰা অনুষ্ঠানৰ পাছত হিন্দী আৰু ইংৰাজী ভাষাৰ মূল বাতৰি প্ৰচাৰ কৰা হ'ব। ইয়াৰ পাছত অন্যান্য বাতৰি বুলেটিনসমূহ প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ভাৰতে বিবিধতা আৰু বহুত্বাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। তেওঁ কয় যে আমি তথাকথিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্ৰবৃত্তিসমূহ প্ৰত্যাখ্যান কৰা উচিত। স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া কালি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ সমাজ জীৱনৰ প্ৰতিটো দিশতেই অন্তৰ্ভুক্তিৰ ভাৱনা বিয়পি আছে। অন্তৰ্ভুক্তিৰ আহিলা হিচাপে ইতিবাচক কাৰ্যত গুৰুত্ব আৰোপ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সামাজিক গণতন্ত্ৰ অবিহনে ৰাজনৈতিক গণতন্ত্ৰ দীৰ্ঘস্থায়ী হ'ব নোৱাৰে। তেওঁ কয় যে চৰকাৰে সামাজিক ন্যায়ত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সমাজৰ অন্য উপান্ত শ্ৰেণীসমূহৰ বাবে ভালেমান কল্যাণমূলক উদ্যম গ্ৰহণ কৰিছে। এই প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী সামাজিক উত্থান এবং ৰোজগাৰ আধাৰিত জনকল্যাণ আঁচনি, প্ৰধানমন্ত্ৰী সুৰাজ আৰু প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাভিযানৰ কথা উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতবৰ্ষ 8% বাৰ্ষিক গড় বিকাশ হাৰেৰে বিশ্বত সবাতোকৈ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ অন্যতম হৈ উঠিছে। তেওঁ কয় যে ইয়াৰ ফলত অকল জনসাধাৰণৰ হাতলৈ অধিক ধন অহাই নহয় বৰং দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাও চকুত লগা ধৰণে হ্ৰাস পাইছে। ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থব্যৱস্থা হিচাপে পৰিণত হোৱা বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে অনাগত সময়ত দেশ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থা হ'ব বুলি আশা প্ৰকাশ কৰিছে। খেতিয়ক আৰু শ্ৰমিকসকলৰ কঠোৰ শ্ৰম আৰু নীতি প্ৰণেতাসকলৰ দূৰদৰ্শিতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি ৰাট্টপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে চলিত বৰ্ষৰ জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা প্ৰণয়ন কৰি ঔপনিৱেশিক শাসনকালৰ আৰু এটা চিহ্ন নাইকিয়া কৰিছে। ৰাট্টপতি শ্ৰীমতী মুৰ্মুৱে নিজৰ ভাষণত এই বছৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনক সৰ্ববৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়া বুলি অভিহিত কৰে। তেওঁ লগতে ত্ৰুটিবিহীন আৰু সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক অভিনন্দন জনায়। বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰাৰ কথা উল্লেখ কৰি ৰাট্টপতিগৰাকীয়ে কয় যে এই দিৱসে আমাক দেশ বিভাজনৰ ভয়াৱহতাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ সংবিধান দিৱস পালনৰ কথা উল্লেখ কৰি কয় যে সংবিধানত উল্লেখিত ন্যায় ক্ষমতা স্বতন্ত্ৰতা আৰু সম্প্ৰীতিৰ আদৰ্শৰাজি মানি চলি চৰকাৰে দেশক বিশ্ব মঞ্চত শক্তিশালী স্থিতিত উপনীত কৰাৰ বাবে প্ৰয়াস কৰি আহিছে। ৰাট্টপতিগৰাকীয়ে লিংগ ন্যায় আৰু জলবায়ু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে মহিলাৰ কল্যাণ আৰু মহিলাৰ সবলীকৰণত সমানেই গুৰুত্ব আৰোপ কৰাৰ বিষয়লৈ শ্ৰীমতী মুৰ্মুৱে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে বিগত দশকত এই উদ্দেশ্যৰ বাবে আবণ্টিত ধন তিনিগুণৰো অধিক হৈছে। মহিলাসকলক কেন্দ্ৰত ৰাখি ভালেমান বিশেষ চৰকাৰী আঁচনি যুগুতাই ওলোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে। ৰাট্টপতিগৰাকীয়ে কয় যে প্ৰকৃত মহিলা সবলীকৰণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে নাৰী শক্তি বন্দন অধিনিয়ম প্ৰণয়ন কৰা হৈছে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত প্ৰকাশ কৰি ৰাট্টপতিগৰাকীয়ে কয় যে সম্প্ৰতি ই এটা বাস্তৱিকতাত পৰিণত হৈছে। ভাৰতে গোলকীয় উচ্চতাৰ বিৰূপ প্ৰভাৱৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ বাবে মানৱ জাতিয়ে চলোৱা প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি ৰাট্টপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ সকলোকে নিজৰ নিজৰ জীৱনশৈলীত ক্ষুদ্ৰ অথচ ফলপ্ৰসূ পৰিৱৰ্তন আনি জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ আহান জনায়। ৰাট্টপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া দেশৰ সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 103গৰাকী কৰ্মী সাহসিকতাৰ বঁটা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বঁটাসমূহৰ ভিতৰত আছে 4টা কীৰ্তিচক্ৰ, 18টা শৌৰ্য চক্ৰ আৰু 1টা সাহসিকতাৰ সেনা পদক। ইয়াৰ লগতে সাহসিকতাৰ বঁটাসমূহৰ ভিতৰত 63টা সাহসিকতাৰ সেনা পদক, 11টা সাহসিকতাৰ নৌসেনা পদক আৰু 6টা সাহসিকতাৰ বায়ুসেনা পদক আছে। ৰাট্টপতিগৰাকীয়ে লগতে বিভিন্ন সামৰিক অভিযানত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে মৰণোত্তৰভাৱে আৰ্মী ডগ কেণ্টৰ লগতে 39টা মেনশ্যন ইন ডেচপাচাৰ্চ বঁটাৰ বাবেও অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ তিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে এই জনপ্ৰিয়তাই তিৰংগাৰ প্ৰতি 140 কোটি ভাৰতীয়ৰ গভীৰ সন্মানকে প্ৰতিফলিত কৰিছে। সামাজিক মাধ্যম এক্স যোগে তামিলনাডুৰ ৰামেশ্বৰমৰ সমীপৰ মণ্ডপমত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে উদযাপন কৰা হৰ ঘৰ তিৰংগা অভিযানৰ দৃশ্য শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। ক্ৰীড়া চালিচী আদালতে পেৰিছ অলিম্পিকত মহিলা মল্লযুঁজত 50 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক প্ৰদানৰ বাবে ভাৰতীয় মল্লযোদ্ধা বিনেশ ভগতে জনোৱা আবেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই অন্য আইনী বিকল্পৰ সন্মিলন কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই ইউনাইটেড ৱৰ্ল্ড ৰেছলিং আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিৰুদ্ধে বিনেশ ভগতে জনোৱা আবেদন সন্দৰ্ভত চালিচী আদালতৰ ৰায়ক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাই এটা বিবৃতিযোগে কৈছে যে বিনেশ ভগতৰ বিষয়টো চালি জাৰি চোৱাটো সুনিশ্চিত কৰিবলৈ সংস্থা বদ্ধপৰিকৰ। খেলুৱৈ আৰু খেলৰ সৈতে জড়িত সকলোৰে অধিকাৰ আৰু মৰ্যাদা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সংস্থাটোৱে ক্ৰীড়া ক্ষেত্ৰত ন্যায় আৰু নিৰপেক্ষতাৰ পোষকতা কৰি যাব বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ অধীনত কালি নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ 160গৰাকীৰো অধিক পঞ্চায়ত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি পুডুচেৰীৰ প্ৰাক্তন উপ ৰাজ্যপাল কিৰণ বেদীয়ে তৃণমূল পৰ্যায়ত পঞ্চায়তৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোকপাত কৰি পঞ্চায়ত প্ৰতিনিধিসকলক সেইসমূহৰ সমাধানৰ পৰামৰ্শ প্ৰদান কৰে। তেওঁ কয় যে পঞ্চায়ত সৰপঞ্চসকলে তেওঁলোকৰ দায়িত্বসমূহ গ্ৰহণ কৰা উচিত কিয়নো দেশৰ 2/3 লোক গ্ৰাম্য ভাৰতত বাস কৰে। সমগ্ৰ দেশে আজি 78সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। ৰাষ্ট্ৰপতিয়ে দেশৰ সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 103গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে আৰু ক্ৰীড়া চালিচি আদালতে মল্লযোদ্ধা দিনেশ ফোগাটৰ আবেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই অন্য আইনী বিকল্পৰ অন্বেষণ কৰিছে।